Avoir compagnie. বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে। আজিৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা এন ডি এ চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ সভাপতি জে পি নাড্ডাই আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন সভাত মিলিত হৈছে। আই এন ডি আইৰ মিত্ৰজোঁটৰ নেতাসকলে কালি নতুন দিল্লীত কেন্দ্ৰত চৰকাৰ গঠন সংক্ৰান্তত কৌশল নিৰ্ধাৰণৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। এন ডি এ নতুন চৰকাৰত জে ডি ইউৱে মন্ত্ৰীপদ লাভৰ বাবে কোনোধৰণৰ চৰ্ত আৰোপ কৰা নাই বুলি আজি প্ৰকাশ কৰিছে। যোৱা 24 ঘণ্টাত অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে আৰু আই চি চি টি20 বিশ্বকাপত নিউয়ৰ্কৰ নাচাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ভাৰতে আয়াৰলেণ্ডক 8-0 পৰাস্ত কৰে। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা এন ডি এ চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ সভাপতি জে পি নাড্ডাই আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন সভাত মিলিত হৈছে। সভাত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। ইপিনে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউ নেতা নীতিশ কুমাৰৰ ৰাষ্ট্ৰীয় ৰাজধানীত থকা বাসগৃহতো দলটোৰ কেইবাগৰাকীও নেতা উপস্থিত হয়। এন ডি এৰ নেতাসকলে সৰ্বসন্মতিক্ৰমে নৰেন্দ্ৰ মোদীক তেওঁলোকৰ নেতা নিৰ্বাচিত কৰাৰ এদিন পাছতে এই বৈঠক অনুষ্ঠিত হৈছে। কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা সংসদীয় দলৰ এখন বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত বিজেপি, টি ডি পি, জে ডি ইউ, এল জে পি, পি আৰ, শিৱসেনা, চিন্দে গোট, জে ডি এছ আৰু এন ডি এৰ আন আন সহযোগী দলসমূহৰ নৱ নিৰ্বাচিত সাংসদসকল উপস্থিত থকাৰ কথা। কালি এন ডি এৰ বৈঠকত শ্ৰীনৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষৰ প্ৰতিটো ক্ষেত্ৰতে সৰ্বাংগীন বিকাশ হৈছে বুলি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্ৰস্তাৱত দেশৰ জনসাধাৰণে 6টা দশকৰ পাছত একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে একক সংখ্যাগৰিষ্ঠতাৰে এটা শক্তিশালী নেতৃত্বক নিৰ্বাচিত কৰিছে বুলিও উল্লেখ কৰা হৈছে। নতুন চৰকাৰ গঠন সন্দৰ্ভত সহযোগী দলসমূহৰ নেতা তথা বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা বিলোচনা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আজি নতুন দিল্লীলৈ ৰাওনা হ'ব। আই এন ডি এৰ মিত্ৰজোঁটৰ নেতাসকলে কালি নতুন দিল্লীত কেন্দ্ৰত চৰকাৰ গঠন সংক্ৰান্তত কৌশল নিৰ্ধাৰণৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে মিত্ৰ দলসমূহক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এইবাৰৰ নিৰ্বাচনী ফলাফল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বাবে বৃহৎ ৰাজনৈতিক ক্ষতি বুলি অভিহিত কৰাৰ লগতে এয়া স্পষ্ট নৈতিক পৰাজয় বুলি মন্তব্য কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহে দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে বুলি জানিবলৈ দিয়ে। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, জে এম এমৰ কল্পনা ছোৰেন, পাপৰ সঞ্জয় সিং, সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱ, আৰ জে ডিৰ তেজস্বী যাদৱ, চি পি আই এম নেতা সীতাৰাম য়েচুৰী, চি পি আই ডি ৰাজা, এন চি পি এছ পিৰ গোটৰ মুৰববী শাৰদ পাৱাৰ, ডি এম কেৰ মুৰববী এন কে ষ্টেলিন আৰু ঝাৰখণ্ডৰ মুৰববী মুখ্যমন্ত্ৰী চম্পাই ছোৰেন তথা অন্যান্য নেতাসকল এই বৈঠকত উপস্থিত থাকে। আই এন ডি এৰ মিত্ৰজোঁটে সংসদত শক্তিশালী বিৰোধী পক্ষ হিচাপে উপযুক্ত সময়ত যথাযথ পদক্ষেপ গ্ৰহণ কৰি যাব বুলি শ্ৰীখাৰ্গেই উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুনকৈ নিৰ্বাচিত মেক্সিকোৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি ক্লডিয়া শ্বেইনবমক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এয়া মেক্সিকোৰ জনসাধাৰণৰ বাবে এক মহত্বপূৰ্ণ ঘটনা হোৱাৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি এণ্ড্ৰিয়াছ মেনুৱেলৰ মহান নেতৃত্বৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। তেওঁ অনাগত সময়ত মেক্সিকোৰ পৰা ভাৰতৰ প্ৰতি সহযোগিতা আৰু উভয় ৰাষ্ট্ৰৰ প্ৰগতিৰ আশা প্ৰকাশ কৰে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা কাইলৈ তৃতীয়বাৰৰ বাবে শ্ৰীনৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত নতুন দিল্লীত উপস্থিত থাকিব। বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ আবেলি দিল্লীত অনুষ্ঠিত হ'ব আৰু শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি পুনৰ 9 জনক থাকালৈ উভতি যাব। ফোনযোগে হোৱা বাৰ্তালাপত শ্ৰীমোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল ৱিক্ৰেমসিংহেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 8 জুনত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানলৈ জনোৱা আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাইছে। ফোন কলৰ উপৰিও এটা সামাজিক মাধ্যমৰ বাৰ্তাত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অলপতে হৈ যোৱা নিৰ্বাচনত এন ডি এ চৰকাৰে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে আৰু একেৰাহে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়। এন ডি এ নতুন চৰকাৰত জে ডি ইউৱে মন্ত্ৰীপদ লাভৰ বাবে কোনোধৰণৰ চৰ্ত আৰোপ কৰা নাই বুলি আজি প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত দলটোৰ মুখপাত্ৰ কে চি ত্যাগীয়ে কয় যে বিজেপি সভাপতি জে পি নাড্ডাই কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক এন ডি এৰ সহযোগী দলসমূহৰ সৈতে মন্ত্ৰীসভা গঠন সম্পৰ্কত আলোচনা কৰাৰ দায়িত্ব অৰ্পণ কৰিছে আৰু এই উদ্দেশ্যে আলোচনা বিলোচনা অব্যাহত আছে। তেওঁ কয় যে জে ডি ইউৱে বিহাৰৰ দৰিদ্ৰতা নিবনুৱা সমস্যা আৰু বৰ্হি ৰাজ্যলৈ গমন আদিৰ দৰে ভালেমান সমস্যা সমাধানৰ বাবে ৰাজ্যখনক বিশেষ গুৰুত্ব দিয়াৰ বাবে আহান জনায়। উল্লেখযোগ্য যে জে ডি ইউৱে বিহাৰত 12খন লোকসভা আসনত বিজয়ী হৈছে। লোকসভা নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভৰ ক্ষেত্ৰত পিছ পৰি থকাৰ বাবে এন ডি এ চৰকাৰ গঠনত দলটোৰ এটা বিশেষ ভূমিকা থাকিব। যোৱা 24 ঘণ্টাত বতৰ ভাল হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। বানত আক্ৰান্ত লোকৰ সংখ্যা 2,46,000লৈ হ্ৰাস পাইছে। কাছাৰত এজন লোকৰ মৃত্যু হোৱাৰ পাছত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 25লৈ বৃদ্ধি পাইছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাছাৰ, কৰিমগঞ্জ, মৰিগাঁও, হোজাই, নগাঁও, ডিমাহাচাও, হাইলাকান্দি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কিছু কিছু এলেকা এতিয়াও বানৰ কবলত আছে। 375খন গাঁৱৰ 22,000তকৈও অধিক লোক সম্প্ৰতি 112টা সাহায্য শিবিৰত আশ্ৰয় লোৱাৰ লগতে 5,000 হেক্টৰতকৈও অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আজি ডালাছৰ গ্ৰীণ পেৰী ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 9 বজাত আৰম্ভ হ'ব। আন এখন খেলত বাৰবাডোজৰ কেনছিংটন অভেলত নামেবিয়া স্কটলেণ্ডৰ সন্মুখীন হ'ব। ইপিনে আজিৰ পৰা অনুষ্ঠিত দুখন খেলত অষ্ট্ৰেলিয়াৰ ওমানক 49 ৰাণত আৰু উগাণ্ডাৰ পাপুৱা নিউ গিনিক 3 উইকেটত পৰাস্ত কৰে। নিউয়ৰ্কৰ নাচাও কাউণ্টিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ভাৰতে আয়াৰলেণ্ডক 8 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আয়াৰলেণ্ডে 0 অভাৰত 8টা উইকেট হেৰুৱাই 96 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই 3টা উইকেট দখল কৰাৰ বিপৰীতে জছপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিঙে 2টাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে 12 অভাৰ আৰু 2টা বলত অধিনায়ক ৰোহিত শৰ্মাৰ 52 আৰু ঋষভ পইণ্টৰ 37 ৰাণৰ সহায়ত 2টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ পৰৱৰ্তী খেল দুখনত ভাৰত অহা 9 আৰু 12 জুনত ক্ৰমে পাকিস্তান আৰু সহ আয়োজক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটো ফ্লৰিডাত 15 জুনত গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত কানাডাৰ মুখামুখি হ'ব। ইণ্ডোনেছিয়াৰ অপেন ছুপাৰ 1000 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ অশ্বিনী পোনাপ্পা আৰু তানিছা ক্ৰাষ্টৰ যুটীটো মহিলাৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। ভাৰতীয় যুটীটোৱে প্ৰথম ৰাউণ্ডত কানাডাৰ জেকি ডেণ্ট আৰু ক্ৰিষ্টেল লাইট 21-15 আৰু 21-15 গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত আজি লক্ষ্য সেন জাপানৰ কেণ্টা নিশিমটো আৰু প্ৰিয়াংশু ৰাজাৱত থাইলেণ্ডৰ পুনলাভুত ভিটিৰ দোচানৰ মুখামুখি হ'ব। একেদৰে মিক্সড ডাবলছত বি সুমিত ৰেড্ডি আৰু এন চিক্কি ৰেড্ডি যুটীটো দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। আনহাতে আজি মহিলাৰ ডাবলছত গায়ত্ৰী গোপীচান্দ আৰু ত্ৰিশা জুলীৰ যুটীটো জাপানৰ ৱাকানা নাগাহাৰা আৰু মায়ু মাতচুম টোৰ বিৰুদ্ধে আৰু অশ্বিনী পোনাপ্পা আৰু তানিশা ক্ৰাষ্টৰ যুটীটো কোৰিয়াৰ লি ছো হি আৰু বেক হানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে মিক্সড ডাবলছৰ দ্বিতীয় ৰাউণ্ডত আজি সুমিত ৰেড্ডি আৰু এন চিক্কি ৰেড্ডি চীনৰ জেংচি ৱেই আৰু য়ুৱাহান কিয়ঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত আজি চিৰাগ চেট্টি আৰু সাত্বিক কাইৰাজ ৰাণকি ৰেড্ডিৰ ভাৰতীয় যুটীটো মালয়েছিয়াৰ ৱেইছন মেন আৰু কাই উন ইটিৰ মুখামুখি হ'ব। ভাৰত আজি কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত হ'বলগীয়া 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱালিফায়াৰ খেলত কুৱেইটৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এইখন তাৰকা খেলুৱৈ সুনীল ছেত্ৰীৰ খেলুৱৈ জীৱনৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল হ'ব। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ গ্ৰুপ এত 4খন খেলত 4 পইণ্টেৰে দ্বিতীয় স্থানত আছে। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা এন ডি এ চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ সভাপতি জে পি নাড্ডাই আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন সভাত মিলিত হৈছে। আই এম ডিৰ মিত্ৰজোঁটৰ নেতাসকলে কালি নতুন দিল্লীত কেন্দ্ৰত চৰকাৰ গঠন সংক্ৰান্তত কৌশল নিৰ্ধাৰণৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। এন ডি এ নতুন চৰকাৰত জে ডি ইউৱে মন্ত্ৰীপদ লাভৰ বাবে কোনোধৰণৰ চৰ্ত আৰোপ কৰা নাই বুলি আজি প্ৰকাশ কৰিছে। যোৱা 24 ঘণ্টাত অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপত নিউয়ৰ্কৰ নাচাও কাউণ্টিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ভাৰতে আয়াৰলেণ্ডক 8 উইকেটত পৰাস্ত কৰে।